আকাশবাণী গুৱাহাটী লোকসভাৰ সন্ধিয়া পৰ্যায়ৰ বাতৰি কৰিছো অনুজা লোকমুখে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ প্ৰথম বছৰৰ কাৰ্যকালৰ 75টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলিত ৰূপ বি এছ টু আৱাৰ হজ গ্ৰন্থখনৰ প্ৰথম খণ্ড কাইলৈ নতুন দিল্লীত মুকলি কৰা হ'ব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ই বুকখন উন্মোচন কৰিব। কেন্দ্ৰীয় প্ৰকাশন বিভাগে হিন্দী আৰু ইংৰাজী ভাষাত ই বুকখন প্ৰকাশ কৰাই দিছে। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে অহা 21 জুলাইত এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো পক্ষৰ পৰা সহযোগিতা কামনা কৰিব। উল্লেখযোগ্য যে বাজেট অধিৱেশন 22 জুলাইৰ পৰা 12 আগষ্টলৈ অনুষ্ঠিত হ'ব আৰু 23 জুলাইত সদনত কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব। এই হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল। দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিবলৈ আজি মাজুলী জিলাৰ আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি সকলো বিভাগৰ মুৰববী বিষয়াসকল, নাগৰিক সমাজ তথা সাংবাদিকসকলৰ উপস্থিতিত আয়োজিত বৈঠকত স্বাধীনতা দিৱস উদযাপনৰ দিনজোৰা কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ আয়ুক্ত ডঃ কাবেৰী বি শৰ্মাই বিভাগীয় মুৰববীসকলক এই দিৱস উদযাপনৰ ক্ষেত্ৰত কৰণীয়সমূহ সোঁৱৰাই দিয়ে। তেওঁ লগতে সকলোকে নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ আহ্বান জনায়। অসম মিজোৰাম সীমান্তত আছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত লগা গুলীয়াগুলীৰ ঘটনাত যোৱা নিশা 3 জন উগ্ৰপন্থী সদস্যৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে কালি বিয়লি আছাৰৰ ধনাই গংগানগৰত আৰক্ষীয়ে বন্দুকসহ 3 জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। নিশাৰ ধৃত 3 জন উগ্ৰপন্থীক লৈ উগ্ৰপন্থী শিবিৰ উৎখাত কৰাৰ লক্ষ্যৰে আছাৰ আৰক্ষীৰ এটা দলে মিজোৰাম সীমান্তৰ ভূৱন পাহাৰত অভিযান চলোৱাৰ সময়তে পাহাৰত লুকাই থকা আন উগ্ৰপন্থীসকলে আৰক্ষীক লক্ষ্য কৰি গুলী চলায়। আৰক্ষীয়েও গুলীচালনা কৰে। এই গুলীয়াগুলীত আৰক্ষীৰ লগত থকা উগ্ৰপন্থী 3 জনৰ মৃত্যু হয়। মৃত লোককেইজনৰ দুজন কাছাৰৰ আৰু এজন মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই ঘটনাত 3 জন আৰক্ষীৰ লোকো আহত হৈছে। ৰাজ্যৰ কেইবাখনো অঞ্চলত জাপানিজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। শেহতীয়াকৈ এই ৰোগত গোলাঘাট জিলাৰ দেৰগাঁৱৰ এজন লোকৰ মৃত্যু হয়। কৰ্মসূত্ৰৰ মঙলবাৰত বাস কৰা লোকজনে কিছুদিনৰ পূৰ্বৰ পৰা তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত ভুগি আছিল। উল্লেখযোগ্য যে বগলী আৰু কলামচৰীৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, অপসংগিক আৰু বিভ্ৰান্ত হোৱা, সংকীৰ্ণতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা কবলৈ অসমৰ্থ হোৱা এই জাপানিজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ। তৎক্ষণাত চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈ সন্ধিয়া আৰু পুৱা পানী জমা হোৱা এলেকালৈ যোৱাটো পৰিধাৰ কৰিব লাগে। ইয়াৰ লগতে কাপোৰ ৰঙৰ দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। খোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মহৰ প্ৰতিৰোধৰ বাবে কীটনাশক ছটিয়াব লাগে। ঘৰৰ আশে পাশে থকা নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ লগতে গাহৰিৰ গঁৰাল, জাল বা আঁঠুৱাৰে ঢাকি ৰাখিব লাগে। বানৰ পাছত সৃষ্টি হ'ব পৰা বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মহৰ পৰা হ'ব পৰা ৰোগ নিৰ্মূল কৰাৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। মাজুলী স্বাস্থ্য বিভাগৰ দ্বাৰা কমলাবাৰী এলেকীত আজি এটা বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত বিষ্ণুপুৰ গাঁৱত বিভিন্ন ধৰণৰ বাহকজনিত ৰোগ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। গোলাঘাট আৰক্ষীয়ে আজি মেৰাপানী আৰু ঘিলাপাৰী আৰক্ষীৰ সহযোগত বৰকছাৰী অঞ্চলৰ পৰা এখন সুৰাভৰ্তি ট্ৰাক জব্দ কৰে। যোৰহাটৰ পৰা মেৰাপানী হৈ নাগালেণ্ড অভিমুখে লৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত 40 লাখৰো অধিক টকা মূল্যৰ সুৰা আছিল বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে লগতে সুৰা সৰবৰাহৰ ঘটনাত জড়িত 7 জন লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষী আৰু আবকাৰী বিভাগে তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ শিক্ষা উদ্যোগ তথা মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বুনিয়াদী সাক্ষৰতা আৰু সাংঘিকতা সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ 152গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাত নতুন ৰাষ্ট্ৰীয় নীতিৰ আধাৰত বুনিয়াদী সাক্ষৰতা আৰু সাংঘিকতা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত শিক্ষকসকলৰ কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয়।